বাতৰি পঢ়িছো ঋতুস্মিতা কামলীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনৰ ফিজি ভ্ৰমণ সূচী লৈ আজি লাডিত উপস্থিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগৎসেৱক নাড্ডাই কৈছে যে মোদী চৰকাৰে স্বাস্থ্যখণ্ডত সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে গ্ৰাম্যাঞ্চলত ভূমি পৰ্যায়ৰ ঋণ 2014-15 লাখ কোটি টকাৰ পৰা 2024-25 বৰ্ষত 25.6 লাখ কোটি টকালৈ বৃদ্ধি কৰা হ'ব। জম্মু কাশ্মীৰৰ পবিত্ৰ অমৰনাথ যাত্ৰা সুৰক্ষাজনিত কাৰণত এদিনৰ বাবে বন্ধ কৰা হৈছে। উল্লেখযোগ্য যে আজিৰ দিনটোতে 5 বছৰৰ বাবে সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰা হৈছে আৰু পুলিচ অলিম্পিকত আজি বেডমিণ্টনৰ পুৰুষ সংঘৰ্ষত লক্ষ্যখনত মালয়েছিয়াৰ জুই জিয়ালিৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দুদিনৰ পিজি ভ্ৰমণ সূচীলৈ আজি লাডিত উপস্থিত হৈছে। তাৰ হৈছে কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো ফিজি ভ্ৰমণ। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু লাডিত উপস্থিত হোৱাৰ পাছত ফিজিৰ উপ প্ৰধানমন্ত্ৰী বিলিয়ন গোৱালাক আৰু ফিজি ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীক এই ভ্ৰমণ প্ৰথম পৰ্যায়ত আগ্ৰহ থকা বিষয়ে মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণ কালত শ্ৰীমতী মুৰ্মুৱে ফিজিৰ ৰাষ্ট্ৰপতি জ্যেষ্ঠ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ফুটিভূমি ৰাবুকাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তেওঁ ফিজিৰ সংসদত ভাষণ দিয়াৰ লগতে সমূহীয়া মত বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে চুবাৰ গান্ধী মেমৰিয়েল কলেজ পৰিদৰ্শন কৰাৰ লগতে নাডিৰ শ্ৰী শিৱ সুব্ৰমণিয়ন স্বামী মন্দিৰো দৰ্শন কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী মুৰ্মুৱে 8 আৰু 9 আগষ্টত নিউজিলেণ্ড ভ্ৰমণ কৰিব। তাত তেওঁ দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে ৱেলিংটনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব। তদুপৰি তেওঁ অকলেণ্ডত আয়োজিত এটা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত প্ৰৱাসী ভাৰতীয় আৰু ভাৰতীয় মিত্ৰসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমতী মুৰ্মু এই ত্ৰিদেশীয় ভ্ৰমণৰ অন্ত পৰ্যায়ত টিমৰ লেষ্টত উপস্থিত হ'ব আৰু দেশখনৰ ৰাজধানী দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আৰু দেশখনত বাস কৰা ভাৰতীয়সকলে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত অংশ ল'ব। ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ত্ৰিদেশীয় ভ্ৰমণে ভাৰতৰ পূৰ্বৰ নীতিত গতি প্ৰদান কৰিব তথা দক্ষিণ পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপৰ নীতি সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই কৈছে যে মোদী চৰকাৰে স্বাস্থ্যখণ্ডক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। লোকসভাত আজি 2024-25 বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত অনুদানৰ দাবী সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 2013-14 বৰ্ষৰ 33,278 কোটি টকাৰ বাজেট আবণ্টন 2024 বৰ্ষত 90,958 কোটিলৈ বৃদ্ধি হৈ 164% বৃদ্ধি অনুসৰণ কৰিছে। তেওঁ লগতে কয় যে মুঠ বাজেটৰ 55% ধন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে ব্যয় কৰা হয়। চৰকাৰে ক্ৰমান্বয়ে স্বাস্থ্য বাজেট বৃদ্ধি কৰি আছে আৰু বৰ্তমান ই মুঠ ঘৰুৱা উৎপাদনৰ 1.9% স্পৰ্শ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰাথমিক স্বাস্থ্যসেৱা আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা পৰ্যায়ৰ আন্তঃগাঁথনি সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰৰ অধীনত মুঠ 22খন এইমছৰ অনুমোদন কৰা হয় যাৰ ভিতৰত 18খন বৰ্তমান কাৰ্যক্ষম আৰু 4খন নিৰ্মাণ কাৰ্য চলি আছে। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে গ্ৰামাঞ্চলত ভূমি পৰ্যায়ৰ ঋণ 2014-15 বৰ্ষৰ 7.3 লাখ কোটি টকাৰ পৰা 2024-25 বৰ্ষত জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি 25.46 লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে যে কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত কৃষকসকলক 4.26 লাখ কোটি টকা শস্য ঋণ প্ৰদান কৰাৰ বিপৰীতে 2024-25 বৰ্ষত এই সংখ্যা 9.82 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। শ্ৰী চৌধুৰীয়ে কয় যে কৃষকৰ কল্যাণ আৰু কৃষি উৎপাদিত সামগ্ৰী বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী জন ধন আঁচনিৰ অধীনত অন্তৰ্ভুক্তি নিশ্চিত কৰিবলৈ 52 কোটিৰো অধিক একাউণ্ট মুকলি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে যুৱ প্ৰজন্মৰ বাবে মুদ্ৰা আঁচনি আৰু ষ্টাৰ্টআপ ইণ্ডিয়াকে ধৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ পুণে চহৰত 65গৰাকী ব্যক্তিৰ দেহত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। কালি পুণেত 7জন লোক জিকা ভাইৰাছত আক্ৰান্ত হৈছে। এই 7গৰাকী ৰোগীৰ ভিতৰত আছে 5গৰাকী গৰ্ভৱতী মহিলা, 1গৰাকী 18 বছৰীয়া যুৱতী আৰু 1গৰাকী 40 বছৰীয়া যুৱতী। নেশ্যনেল ইনষ্টিটিউট অব ভাইৰলজীৰ এটা দলে এই ভাইৰাছৰ বিৰুদ্ধে সাৱধান হবলৈ নাগৰিকসকলক আহ্বান জনাইছে। জম্মু কাশ্মীৰত পবিত্ৰ অমৰনাথ যাত্ৰা সুৰক্ষাজনিত কাৰণত এদিনৰ বাবে বন্ধ কৰা হৈছে। উল্লেখযোগ্য যে আজিৰ দিনটোতে 370 নম্বৰ অনুচ্ছেদ বাতিল কৰা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতা প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি ভগৱতী নগৰৰ ঘাটি শিবিৰৰ পৰা এই যাত্ৰা স্থগিত ৰখাৰ লগতে জম্মুৰ আখনুৰ আৰু অন্যান্য সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ইফালে বিজেপিয়ে আৰএছপিত আজি সংবিধান 370 নম্বৰ অনুচ্ছেদ বাতিলৰ 65 বৰ্ষপূৰ্তি উদযাপন কৰিছে। এই অনুষ্ঠানত দলৰ নেতাসহ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। পেৰিছ অলিম্পিকত আজি বেডমিণ্টনৰ পুৰুষৰ শৃংখলাত লক্ষ্য সেনা মালয়েছিয়াৰ জি জিয়ালিৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। কালি ছেমি ফাইনেলত লক্ষ্য সেনা ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ হাতত 20-14, 21 পোনপটীয়া ছেটত পৰাজয় বৰণ কৰে। উল্লেখযোগ্য যে অলিম্পিকত ছেমি ফাইনেল পৰ্যায়ত খেলা লক্ষ্য সেনা হৈছে ভাৰতৰ প্ৰথমগৰাকী পুৰুষ বেডমিণ্টন খেলুৱৈ। ত্ৰিপুৰীত দলীয় শাখাত মহেশ্বৰী চৌহান আৰু অনন্তজিৎ সিং নাৰুকাই আজি ভাৰতৰ হৈ খেল আৰম্ভ কৰিব। আনহাতে সৃজা অকুলা, মনিকা ব্ৰাটা আৰু অৰ্চনা কামাথৰ মহিলা টেবল টেনিছ দলে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাউণ্ড অফ 16ত ৰোমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এথলেটিকছে দুগৰাকী খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব। এছিয়ান গেমছত সোণৰ পদক লাভ কৰা অবিনাশ চাৱালে 3000 মিটাৰ ষ্টেপল স্পেচ ফাইনেলৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে কিৰণ বাহালে মহিলাৰ 400 মিটাৰ প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হ'ব। মল্লযুঁজৰ মহিলা 68 কিলোগ্ৰাম শাখাত নিশা বেহিয়াই প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এন এছ ডি চিৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনা সঞ্চালক বেদ কুমাৰ তিৱাৰীৰ সৈতে দক্ষ ভাৰতৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 01123421050 আৰু 01123341444 নম্বৰত ফোন কৰি দক্ষতা বিকাশ সম্পৰ্কীয় চৰকাৰৰ বিভিন্ন সুবিধা তথা কেনেদৰে এই সুবিধাসমূহ গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে পেৰিছ অলিম্পিক 2024 মাৰ্চ ডাক টিকট মুকলি কৰিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডাঙৰীয়ে কয় যে মাৰ্চ ডাক টিকটৰ ছেট আজি মুকলি কৰা হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ সমূহ আকৌ এবাৰ ৰাষ্ট্ৰপতি শ্ৰীমতী মনোয়াৰ বিভিন্ন সমানসূচীলৈ আজি জগত প্ৰকাশ আদায় কৰিছে যে মোদী চৰকাৰে স্বাস্থ্যখণ্ডত সৰ্বাধিক প্ৰকাশ গ্ৰামাঞ্চলত ভূমি প্ৰশ্ন যেনিবাৰ শ্ৰদ্ধাৰ্থী ৰাষ্ট্ৰপতিলৈ বৃদ্ধি কৰা হৈছে। মালয়েছিয়াৰ জি জিয়ালিৰ বিৰুদ্ধে গ্ৰন্থ পদক্ষেপে অৱতীৰ্ণ হ'ব।